পঢ়িছো প্ৰজন্ম চহৰীয়াই। সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ শ্বেৰ এ কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তন কেন্দ্ৰত আয়োজিত যোগ দিৱসৰ মূল অনুষ্ঠানত অংশগ্ৰহণ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ, অৰুণাচল প্ৰদেশ, নাগালেণ্ডতো যোগ দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হয়। ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হয়। ৰাষ্ট্ৰীয় আয়ুষ অভিযানৰ উদ্যোগত গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইণ্ডোৰ ষ্টেডিয়ামত আয়োজিত যোগ দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়া, মন্ত্ৰী অজন্তা নেওগ আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন হৰণীয়াই অংশগ্ৰহণ কৰে। তেজপুৰৰ চাৰ্চফিল্ডত আয়োজিত যোগ দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী অশোক সিংহাল, কেশৱ মহন্ত, বিধায়ক পৃথ্বীৰাজ ৰাভা, গণেশ কুমাৰ লিম্বু আদিয়ে অংশগ্ৰহণ কৰে। তিনিচুকীয়াৰ মানৱ কল্যাণ পূজা ভৱনত আয়োজিত কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী, তিনিচুকীয়াৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণো এই অনুষ্ঠানত উপস্থিত থাকে। গোৱালপাৰা জিলা প্ৰশাসনে জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত এই দিৱস পালন কৰে। এই কাৰ্যসূচীত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু জিলা উপায়ুক্ত খনীন্দ্ৰ কুমাৰ চৌধুৰীৰ লগতে অন্যান্য ব্যক্তিসকলো উপস্থিত থাকে। আনহাতে বৰপেটাৰ জিলা গ্ৰামীণ উন্নয়ন অভিকৰণৰ প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। নলবাৰী মহাবিদ্যালয়ত যোগ দিৱস উপলক্ষে জিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে। বঙাইগাঁও জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় আয়ুষ অভিযান বঙাইগাঁৱৰ উদ্যোগত চিলেৰা ইণ্ডোৰ ষ্টেডিয়ামত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। অনুষ্ঠানত জিলা ভিত্তিত কুইজ প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয়ৰ খেলঘৰত অনুষ্ঠিত কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰিকাই ভাগ লৈ কাৰ্বি আংলঙত ডিফু কাছা ইণ্ডোৰ ষ্টেডিয়ামত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অংশগ্ৰহণ কৰে। যোৰহাটৰ আৰক্ষী চাৱনীত, ধুবুৰীৰ বৌদ্ধাৰ প্ৰাংগণত, চৰাইদেউ জিলা ৰাজহুৱা খেলপথাৰত ষ্টেডিয়ামত যোগ দিৱসৰ কাৰ্যসূচী আয়োজন কৰে। ইপিনে তামোলপুৰত আয়োজিত অনুষ্ঠানত বিধায়ক জলেন দৈমাৰীয়ে ভাগ লোৱাৰ লগতে বাক্সাৰ পূব খাগ্ৰাবাৰীৰ ৰাস মন্দিৰ প্ৰাংগণ, বঙাইগাঁও, কোকৰাঝাৰ, নগাঁও, মাজুলী আদিতো যোগ দিৱস উদযাপন কৰা হয়। ইফালে দেশৰ লগতে বিদেশৰো বিভিন্ন প্ৰান্তত আজি দশম যোগ দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। সমগ্ৰ নেপালতে আজি পুৱাৰ ভাগতে যোগাসনৰ অভ্যাস কৰা হয়। কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে পতঞ্জলি যোগপীঠ আৰু পোখৰা মহানগৰৰ সহযোগত যোগাসন কাৰ্যসূচীৰ আয়োজন কৰে। শক্তিপীঠ কামাখ্যাধামত কাইলৈৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। এই মেলা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে ৰাজ্য চৰকাৰ, কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে কাইলৈ পুৱা 8:43:39 অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ হ'ব। 26 জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্য পূজাৰ পিছত পুৱা 6 বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। সমিতিয়ে প্ৰকাশ কৰা মতে আজিৰে পৰা 30 জুনলৈ কোনোধৰণৰ ভি ভি আই পিৰ প্ৰৱেশ পত্ৰৰ ব্যৱস্থা নাথাকিব। একেদৰে 26 জুনৰ পৰা 27 জুনলৈ বিশেষ টিকটৰো ব্যৱস্থা নাথাকিব। তদুপৰি ভক্তসকলক মেলাৰ কেইদিন নিশা 8 বজা পৰ্যন্তহে নীলাচল পাহাৰত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব। অৱশ্যে পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰলৈ যোৱা পথটো ভক্তসকলৰ বাবে নিশা 9 বজা পৰ্যন্ত খোলা থাকিব। ইতিমধ্যে দেশী বিদেশী বিভিন্ন বেশভূষাৰ সাধু সন্যাসী তথা ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰৰ চৌহদত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে ভক্তসকলৰ যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডুঘাটত দুটাকৈ আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। তদুপৰি প্ৰশাসনৰ অনুমতি লাভ কৰা বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে ভক্তসকলক খাদ্যও যোগান ধৰিব। ইতিমধ্যে কামাখ্যা মন্দিৰত 400 গৰাকী স্কাউট, 150 গৰাকী স্বেচ্ছাসেৱক, 120 গৰাকী নিয়মীয়া সুৰক্ষাকৰ্মীৰ লগতে 250 গৰাকী অতিৰিক্ত ব্যক্তিগত সুৰক্ষাকৰ্মী নিয়োগ কৰা হৈছে। তদুপৰি কামাখ্যা মন্দিৰৰ চৌপাশে 400টা CCTV স্থাপন কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইনৰ অধীনত মহিলা সম্পৰ্কীয় বিষয় সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অধিবক্তা চাহিনা নাজমিন অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আগ ধৰিব অৰুণিমা গোস্বামী আৰু অনুজা লোপামুদ্ৰাই। আগ্ৰহী শ্ৰোতাই 03612661876 আৰু 03612662325 ফোন নম্বৰযোগে অতিথিৰ সৈতে কথা পাতিব পাৰিব। বিয়লিৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।